বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভুৱনেশ্বৰত অনুসূচিত জাতি জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰেলৱে 18খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা গণেশ উৎসৱ পালন উলহ মালহেৰে আৰম্ভ হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক কালি ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন হয়। আৰু বিহাৰৰ ৰাজগীৰত হ'বলগীয়া পুৰুষৰ দ্বাদশ এছিয়া কাপ হকী প্ৰতিযোগিতালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভুৱনেশ্বৰত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটিসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। অধ্যক্ষগৰাকীয়ে এখন প্ৰদৰ্শনী মুকলি কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বুলি লোকসভাৰ সচিবালয়ে এটা বিবৃতিৰ জৰিয়তে প্ৰকাশ কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কল্যাণ, উন্নয়ন আৰু সবলীকৰণত সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহ কমিটিৰ ভূমিকা। সন্মিলনত 120গৰাকীতকৈও অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব। সন্মিলনত অনুসূচিত জাতি জনজাতিৰ লোকসকলৰ সাংবিধানিক সুৰক্ষা শক্তিশালী কৰা, তেওঁলোকৰ আৰ্থ সামাজিক উন্নয়ন আৰু সবলীকৰণৰ বাবে শ্ৰেষ্ঠ পদ্ধতিসমূহৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হ'ব। সন্মিলনত ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি আৰু ৰাজ্যখনৰ বিধানসভাৰ অধ্যক্ষ সুৰমা পাধিয়েও অংশ লোৱাৰ কথা আছে। জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰেলৱে কাটৰা, উধমপুৰ আৰু জম্মু ৰেলৱে ষ্টেচনলৈ যাবলগীয়া আৰু ষ্টেচনকেইটাৰ পৰা আহিবলগীয়া 18খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। ৰেল মন্ত্ৰালয়ৰ বিষয়ে প্ৰকাশ কৰা অনুসৰি 4খন ৰেলৰ যাত্ৰা চমু কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বাতিল কৰা ৰেলগাড়ীসমূহৰ ভিতৰত 7খনে কাটৰা, 2খনে উধমপুৰ আৰু 1খনে জম্মুৰ পৰা যাত্ৰা কৰাৰ কথা আছিল। মন্ত্ৰালয়ে কাটৰা আৰু উধমপুৰলৈ বুলি যাবলগীয়া কেইবাখনো ৰেলৰ যাত্ৰা বাতিল কৰা বুলিও প্ৰকাশ কৰিছে। কাটৰা শ্ৰীনগৰ অংশত ৰেল যাত্ৰা পূৰ্বৰ দৰে চলি আছে। বিগত সোমবাৰৰ নিশাৰ পৰা অঞ্চলটোত হৈ থকা ধাৰাসাৰ বৰষুণে কেইবাখনো দলং ক্ষতিগ্ৰস্ত কৰাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ নিৰাপত্তাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বৰষুণৰ বাবে টাৱি, চেনাব, নেৰু, কালনাই আদিৰ দৰে প্ৰধান নৈসমূহৰ জলস্তৰ বৃদ্ধি পাইছে। প্ৰতিকূল বতৰৰ বাবে সীমান্ত সুৰক্ষা বাহিনীয়ে জম্মুৰ পালৌৰা কেম্পত কনিষ্টবলৰ নিযুক্তিৰ বাবে হ'বলগীয়া পৰীক্ষাও বাতিল কৰিছে। মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্ৰ্যৰ প্ৰতীক হিচাপে গণ্য কৰা গণেশ উৎসৱ পালন উলহ মালহেৰে আৰম্ভ হৈছে। ভগৱান গণেশৰ আগমনৰ দিনটোৰ উদযাপন ৰাইজে অতি উৎসাহেৰে শোভাযাত্ৰা আৰু পৰম্পৰাগতভাৱে ঢোল বাদনেৰে আৰম্ভ কৰা বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। অহা অনন্ত চতুৰ্দশী পৰ্যন্ত 11টা দিন এই উদযাপন চলি থাকিব। গণেশ উৎসৱক জনসাধাৰণৰ মাজত অতি জনপ্ৰিয় কৰাৰ কৃতিত্ব লোকমান্য বাল গংগাধৰ তিলকক দিয়া হয়। 1893 চনত পুনেত ব্ৰিটিছৰ অত্যাচাৰী শাসনৰ সময়ছোৱাত ভাৰতীয় জনসাধাৰণৰ মাজত একতা আৰু জাতীয়তাবাদৰ মনোভাৱ জগাই তোলাৰ প্ৰধান লক্ষ্যৰে তেওঁ এই উৎসৱ উদযাপনৰ আৰম্ভণি কৰিছিল। তেতিয়াৰ পৰা সমগ্ৰ মহাৰাষ্ট্ৰতে এই উৎসৱ উলহ মালহেৰে পালন কৰি অহা হৈছে। এই বছৰৰ পৰা মহাৰাষ্ট্ৰ চৰকাৰে গণেশ উৎসৱক আনুষ্ঠানিকভাৱে ৰাজ্যিক উৎসৱৰ মৰ্যাদা প্ৰদান কৰিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণেশ চতুৰ্থীৰ প্ৰাক্ষণত কালি দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত লিখা এটা পোষ্টৰ জৰিয়তে শ্ৰীবিৰলাই প্ৰথম পূজ্য দেৱতা তথা সকলো সাফল্যৰ মূল ভগৱান শ্ৰী গণেশক প্ৰাৰ্থনা কৰি সকলোৰে জীৱনলৈ মংগল আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ বাবে তেওঁৰ আশীৰ্বাদ বিচাৰে। উন্নয়নৰ পথত অবিৰতভাৱে আগবাঢ়ি যাবৰ বাবে ৰাষ্ট্ৰক আশীৰ্বাদ প্ৰদান কৰিবলৈ তেওঁ ভগৱান শ্ৰী গণেশক প্ৰাৰ্থনা কৰে। ৰাজস্থানৰ জয়ছালমেৰৰ মেঘা গাঁৱত গৱেষকসকলে বিৰল প্ৰজাতিৰ কুম্ভীৰ সদৃশ জীৱাশ্ম আৱিষ্কাৰ কৰিছে। 1.5-2 মিটাৰ পৰ্যন্ত দীঘল এই জীৱাশ্মটো প্ৰায় 20 কোটি বছৰ পূৰ্বৰ জুৰাছিক যুগৰ বুলি অনুমান কৰা হৈছে। ৰাজ্যখনৰ জ্যেষ্ঠ জলভূতত্ববিদ ডঃ নাৰায়ণ দাস ইংখিয়া আৰু তেওঁৰ দলটোৱে এই জীৱাশ্মৰ সন্ধান লাভ কৰিছে। শ্ৰী ইংখিয়াই সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কয় যে সেই স্থানত আৰু বহুতো জীৱাশ্মৰ সন্ধান পোৱাৰ সম্ভাৱনা আছে, যিয়ে বিৱৰ্তনৰ ইতিহাস সন্দৰ্ভত গুৰুত্বপূৰ্ণ আৰু আকৰ্ষণীয় তথ্য দাঙি ধৰিব। ইয়াৰ দ্বাৰা অঞ্চলটো জীৱাশ্ম পৰ্যটনৰ বাবে উল্লেখযোগ্য স্থান হিচাপেও পৰিগণিত হ'ব বুলি তেওঁ মন্তব্য কৰে। ভূবিজ্ঞানী চি পি ৰাজেন্দ্ৰনে কয় যে অঞ্চলটোত জীৱাশ্মটো অৰ্ধ জলজ প্ৰাণীৰ অৰ্থাৎ প্ৰাণীবিধে নদীৰ লগতে স্থলভাগতো বাস কৰিছিল। বিগত সপ্তাহত গাঁওখনৰ একাংশ লোকে অঞ্চলটোত এটা গাঁত খান্দিবলৈ গৈ জীৱাশ্মটোৰ সম্ভেদ পাইছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক কালি ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন হয়। আলোচনাত কৃষি আৰু সংশ্লিষ্ট ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাত এই বৈঠকৰ ভূমিকাত দুয়োপক্ষই আলোকপাত কৰে। কালি আলোচনাৰ মূল বিষয়সমূহৰ ভিতৰত জ্ঞান বিনিময়, গৱেষণাৰ যুটীয়া উদ্যম, সামৰ্থ্য বিকাশ তথা বজাৰত প্ৰৱেশৰ দৰে বিষয়সমূহে আগস্থান লাভ কৰে। আলোচনাৰ সময়ত দুয়োপক্ষই ভাৰতীয় কৃষি গৱেষণা পৰিষদ আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি গৱেষণা পৰিষদৰ মাজত সহযোগিতা গভীৰ কৰাৰ সুযোগ সন্দৰ্ভতো বিশদভাৱে কথা পাতে। বৈঠকত ভাৰতৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ যুটীয়া সচিব অজিত কুমাৰ চাহু আৰু দক্ষিণ আফ্ৰিকাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য প্ৰসাৰৰ ভাৰপ্ৰাপ্ত সঞ্চালক থাপছানা মালেপৱে সহ অধ্যক্ষতা কৰে। ফিজিৰ প্ৰধানমন্ত্ৰী চিটিভেনি ৰাবুকাই সংঘাতৰ পৰা মুক্ত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ওপৰত গুৰুত্ব আৰোপ কৰি শান্তিৰ মহাসাগৰৰ দৃষ্টিভংগী দাঙি ধৰিছে। এই দৃষ্টিভংগী আলোচনা, কূটনীতি আৰু সহমতাৰ দ্বাৰা পৰিচালিত হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি সহযোগিতা আৰু সন্মান প্ৰদৰ্শন কৰিব লাগে। ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ উদ্যোগত আয়োজিত শান্তিৰ মহাসাগৰ বিষয়ক এটা বক্তৃতা অনুষ্ঠানত অংশ লৈ প্ৰধানমন্ত্ৰী ৰাবুকাই এই মন্তব্য কৰে। তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে অঞ্চলটোৰ ভূমি আৰু সাগৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ফিজিৰ উন্নয়নত ভাৰত মূল অংশীদাৰ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰশান্ত মহাসাগৰীয় অঞ্চলত নিয়ম অনুসৰি শৃংখলাবদ্ধতা অটুট ৰখা বাঞ্ছনীয়। এই অনুষ্ঠানত ভাৰতীয় বিশ্ব পৰিক্ৰমা পৰিষদৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান তথা অতিৰিক্ত সম্পাদক নূতান কাপুৰ মহাৱৰেই অধ্যক্ষতা কৰে। প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ প্ৰতিনিধি আৰু ৰাষ্ট্ৰসংঘৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ প্ৰতিনিধিয়েও এই অনুষ্ঠানত উপস্থিত থাকে। মণিপুৰত শেহতীয়াভাৱে কোভিড ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা 4লৈ বৃদ্ধি পাইছে। ৰাজ্যখনত বিগত 24 ঘণ্টাত নতুনকৈ এগৰাকী ৰোগী কোভিডত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। মণিপুৰৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ তথ্য অনুসৰি বিগত 24 ঘণ্টাত 3গৰাকী ৰোগীৰ নমুনা পৰীক্ষা কৰাৰ অন্তত তাৰ ভিতৰত এগৰাকী ৰোগী এই ৰোগত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। বিহাৰৰ ৰাজগীৰত হ'বলগীয়া পুৰুষৰ দ্বাদশ এছিয়া কাপ হকী প্ৰতিযোগিতালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। প্ৰতিযোগিতাত ভাগ ল'বলগীয়া দলসমূহৰ ভিতৰত মালয়েছিয়া, জাপান, দক্ষিণ কোৰিয়া, কাজাখাস্তান, বাংলাদেশ আৰু চীন ইতিমধ্যে ৰাজগীৰত উপস্থিত হৈছে। ইপিনে চীনা টাইপেৰ দলটো আজি ৰাজগীৰত উপস্থিত হোৱাৰ কথা। দলসমূহে নিয়মীয়াভাৱে প্ৰস্তুতি খেলত ভাগ লোৱা বুলি জানিব পৰা গৈছে। হকী ইণ্ডিয়াই ক্ৰিকেট জেনী নামৰ এটা মোবাইল এপ্লিকেচনৰ জৰিয়তে অনলাইন বুকিং পদ্ধতিৰে প্ৰতিযোগিতাৰ খেলসমূহ দৰ্শকে বিনামূলীয়াকৈ চাব পৰাৰ ব্যৱস্থা কৰিছে। বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ সঞ্চালক প্ৰধান ৰবীন্দ্ৰন শংকৰণে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ টিকটসমূহ বিক্ৰীৰ বাবে মুকলি কৰাৰ পাছত কালি পুৱা 10 মিনিটৰ ভিতৰতে সম্পূৰ্ণৰূপে শেষ হৈ যায়। এই প্ৰতিযোগিতাখনৰ বাবে দৰ্শকৰ উৎসাহকে প্ৰতিপন্ন কৰে বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰাইজৰ মাজত প্ৰতিযোগিতাখনৰ প্ৰচাৰ বৃদ্ধিৰ বাবে আৰম্ভ কৰা ট্ৰফী গৌৰৱ যাত্ৰাই ৰাজ্যখনৰ 38খন জিলাৰ ভিতৰত 37খনতে যাত্ৰা সম্পূৰ্ণ কৰিছে। বিশ্বক্ৰমৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা ছিয়াটেকে এমিলিয়ানা আৰাংগোক 6-1, 6-2 ফলাফলত পৰাস্ত কৰি ইউ এছ অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ দ্বিতীয় ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। নিউয়ৰ্কত কালি অনুষ্ঠিত প্ৰথম ৰাউণ্ডৰ খেলখনত ইগা ছিয়াটেকে প্ৰতিপক্ষ খেলুৱৈগৰাকীক 1 ঘণ্টাৰ যুঁজতে পৰাস্ত কৰে। ইয়াৰ সুবাদত খেলুৱৈগৰাকীয়ে ক্ৰমাগতভাৱে 7খন প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ খেলত বিজয়ৰ কৃতিত্ব লাভ কৰে। পৰৱৰ্তী ৰাউণ্ডত খেলুৱৈগৰাকী কাইলৈ নেডাৰলেণ্ডছৰ সুজান লামেনছৰ মুখামুখি হ'ব। উল্লেখযোগ্য যে ইগা ছিয়াটেকে যোৱা মাহত প্ৰথমটো উইম্বলডন খিতাপ দখল কৰিছিল। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই অহা শুকুৰবাৰে ভুৱনেশ্বৰত অনুসূচিত জাতি জনজাতি কল্যাণৰ বাবে থকা সংসদ আৰু ৰাজ্যৰ বিধানসভাসমূহৰ কমিটীসমূহৰ অধ্যক্ষসকলৰ দুদিনীয়া ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰিব। জম্মু অঞ্চলত হৈ থকা নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ ৰেলৱেই 18খন ৰেলৰ যাত্ৰা বাতিল কৰিছে। মহাৰাষ্ট্ৰত আজি সাংস্কৃতিক বৈচিত্ৰৰ প্ৰতীক হিচাপে গণ্য কৰা গণেশ উৎসৱ পালন উলহ মালহেৰে আৰম্ভ হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ কৃষি সম্পৰ্কীয় যুটীয়া কাৰ্যগোটৰ পঞ্চমখন বৈঠক কালি ভাৰ্চুৱেল পদ্ধতিৰে সম্পন্ন হয়। আৰু বিহাৰৰ ৰাজগীৰত হ'বলগীয়া পুৰুষৰ দ্বাদশ এছিয়া কাপ হকী প্ৰতিযোগিতালৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 নমস্কাৰ।